এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পৰ্যন্ত 76 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাছাৰ, কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰচিদ ছিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিয়াৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা উত্তৰ প্ৰদেশৰ কানপুৰৰ শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা 5,00,000 টকাৰ চেক দ্বিবেদীৰ পৰিয়ালবৰ্গক অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ 11 বজাত দেশ বিদেশৰ লোকৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ 122 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। খাদ্য, অসামৰিক আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে দুদিনীয়া ভ্ৰমণসূচীৰে চিৰাং জিলাত উপস্থিত হৈ আজি বিজেপিৰ দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীত জিলাখনত 7খনকৈ মণ্ডল পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীৰায়ে আজি নিচিমা মণ্ডলত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে কাজলগাঁৱত ব্লক পৰ্যায়ৰ এখন কৰ্মী সভাতো তেওঁ অংশগ্ৰহণ কৰিব। কাৰ্বি আংলং জিলাৰ খটখটিত আৰক্ষীয়ে চলোৱা অভিযানত মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক আটক কৰিছে। খটখটি আৰক্ষীয়ে চলোৱা অভিযানত এখন ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা মৰফিন জব্দ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। উদ্ধাৰ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 5 কোটি টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। মণিপুৰৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে গৈ থকা এখন ট্ৰাকত এই মাদক দ্ৰব্যখিনি জব্দ কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কুকুৰমাৰাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজিত সজাগতামূলক কাৰ্যসূচী অনুসৰি পদযাত্ৰা কৰা হয়। এই পদযাত্ৰাৰ কাৰ্যসূচীত জিলা আছু বিষয়ববীয়াৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল'ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। সদৌ অসম দবা সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অসম দবা প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হৈছে। উদ্যোগপতি সঞ্জীৱ নাৰায়ণে উদ্বোধন কৰা প্ৰতিযোগিতাখনত 8টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত 5জন গ্ৰেণ্ড মাষ্টাৰ আৰু 7জন ইণ্টাৰনেশ্যনেল মাষ্টাৰসহ 56গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সৰ্বভাৰতীয় দবা সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত কুমাৰ বাৰ্মা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা আৰু অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ উপস্থিত থাকে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে আজি সমাগত ইংলেণ্ড ভ্ৰমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দলটো ঘোষণা কৰিছে। শুভমন গিল নেতৃত্বাধীন জাতীয় দলটোত সাই সুদৰ্শন নতুন মুখ হিচাপে স্থান লাভ কৰিছে। আনহাতে দীৰ্ঘদিনৰ মূৰত জাতীয় টেষ্ট দলত কৰুণ নায়াৰে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উইকেট ৰক্ষক বেটাৰ ঋষভ পণ্টক উপ অধিনায়ক হিচাপে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীয়ে নিযুক্তি দিছে। দলটোত সাই সুদৰ্শন, কৰুণ নায়াৰৰ লগতে পেছ বলাৰ অৰ্ষদীপ সিং, বেটাৰ অভিমন্যু ঈশ্বৰণে সুযোগ লাভ কৰিছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ অৱসৰৰ পাছত ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা নতুন যুগ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে অহা 20 জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট ক্ৰিকেট শৃংখলা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।